গুৱাহাটীৰ মহাবাহু এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ আজি বিয়লি এদিনীয়া ভ্ৰমণসূচীৰে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত উপস্থিত হ'ব। সংসদৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে। হাৰিয়ানাত বিধি বলবৎকাৰী সঞ্চালকালয়ে ED-য়ে সোনিপতৰ পৰা কংগ্ৰেছ বিধায়ক সুৰেন্দ্ৰ পানৱাৰক গ্ৰেপ্তাৰ কৰিছে। হাইটেক যাত্ৰীবাহী এখন নাৱত জুই লাগি কমেও 40 জন অনুপ্ৰৱেশকাৰী নিহত হোৱাৰ লগতে আৰু কেইবাজনো লোক আহত হয়। আৰু মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি থাইলেণ্ড মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ আজি বিয়লি এদিনীয়া ভ্ৰমণসূচীৰে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত উপস্থিত হ'ব। শ্ৰীশ্বাহে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰিব। তেওঁ লগতে দলৰ ৰাজ্যিক স্থায়ী গোটৰ বৈঠকত উপস্থিত থাকিব আৰু বিজেপি কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। ঝাৰখণ্ড বিজেপিৰ মুৰববী বাবুলাল মাৰাণ্ডীয়ে জনোৱা অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনত ৰাজ্যত বিজেপি তথা NDA-ৰ ফলাফল সন্দৰ্ভতো পৰ্যালোচনা কৰিব। ঝাৰখণ্ডত চলিত বছৰৰ শেষৰ ফালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। সংসদৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকত চৰকাৰে সংসদৰ দুয়োখন সদনৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো দলৰ সহায় সহযোগিতা বিচাৰিব। বাজেট অধিৱেশন সোমবাৰে আৰম্ভ হ'ব আৰু 12 আগষ্টলৈকে চলিব। কেন্দ্ৰীয় বাজেট 23 জুলাইত দাখিল কৰা হ'ব। এইখন হ'ব নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট। যোৱা মাহত সংসদৰ দুয়োখন সদনৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উল্লেখ কৰিছিল যে এই বছৰৰ সাধাৰণ বাজেটত চৰকাৰৰ বিভিন্ন দূৰদৰ্শী আঁচনি আৰু ভৱিষ্যত চিন্তাৰ প্ৰতিফলন দেখা পোৱা যাব। হাৰিয়ানাত বিধি বলবৎকাৰী সঞ্চালকালয় ED-য়ে সোনিপতৰ পৰা কংগ্ৰেছ বিধায়ক সুৰেন্দ্ৰ পানৱাৰক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যখনৰ জামানগৰ অঞ্চলৰ অবৈধ খনন গোচৰত জড়িত থকাৰ অভিযোগতে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰৰ পাছতে ED-য়ে পানৱাৰক আম্বালাৰ ED কাৰ্যালয়লৈ আনে আৰু আদালতত হাজিৰ কৰায়। ইয়াৰ এই বছৰৰ 4 জানুৱাৰীত ED-ৰ এটা দলে সোনিপতত সুৰেন্দ্ৰ পানৱাৰ আৰু তেওঁৰ একাংশ ঘনিষ্ঠৰ বাসগৃহ তালাচী চলাইছিল। এই অভিযানত বিধায়কগৰাকীৰ বাসগৃহ আৰু কাৰ্যালয়ৰ পৰা ED-ৰ কেতবোৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ জব্দ কৰিছিল। ED-ৰ দলে ৰাজ্যখনৰ যমুনানগৰ সোনিপত আৰু কৰ্ণাল অঞ্চলতো অবৈধ খনন সন্দৰ্ভত অভিযান চলাইছিল। ED-ৰ মতে এই গোচৰত 400-500 কোটি টকাৰ অবৈধ সৰবৰাহ হৈছিল। বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু তেওঁৰ ভূটানৰ সমকক্ষ অৰুণ চুডেনে আজি ভূটানত অনুষ্ঠিত তৃতীয় ভাৰত ভূটান উন্নয়ন সহযোগিতা আলোচনাত সভাপতিত্ব কৰে। বৈঠকত দুয়োগৰাকী বৈদেশিক সচিবে ত্ৰয়োদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাই বিভিন্ন উন্নয়নমূলক অংশদাৰিত্ব তথা সহযোগিতাৰ পৰ্যালোচনা কৰে। বৈদেশিক সচিব মিশ্ৰীয়ে কালি দুদিনৰ ভ্ৰমণসূচীৰে ভূটানত উপস্থিত হৈছিল। তেওঁ ভূটানৰ সৈতে ভাৰতৰ ঘনিষ্ঠ মৈত্ৰীপূৰ্ণ সম্পৰ্ক আৰু ভূটান চৰকাৰ তথা দেশখনৰ জনসাধাৰণৰ অগ্ৰাধিকাৰ অনুসৰি দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰতি ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক অধিৱেশন আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অধিৱেশন উদ্বোধন কৰিব। অধিৱেশনৰ 31 জুলাইত সামৰণি পৰিব। ভাৰতে প্ৰথমবাৰৰ বাবে এই অধিৱেশনৰ আয়োজন কৰিছে। অনুষ্ঠানত ইউনেস্কোৰ সঞ্চালক প্ৰধান মেডাম অড্ৰে আজোলে আৰু ইউনেস্কোৰ বিশ্ব ঐতিহ্য সচিবালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিভিন্ন দেশৰ সাংস্কৃতিক মন্ত্ৰী ৰাষ্ট্ৰদূতকে ধৰি অন্যান্য ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। অধিৱেশনৰ পূৰ্বে এখন সংবাদমেলত কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালত এয়া হৈছে ভাৰতত হ'বলগীয়া প্ৰথমটো বৃহৎ কাৰ্যসূচী। তেওঁ লগতে কয় যে এই অধিৱেশনত ভাৰতৰ বৈচিত্ৰ্য আৰু অনন্য সাংস্কৃতিক তথা প্ৰাকৃতিক ঐতিহ্য বিশ্বৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব। ভাৰত 2021 চনৰ 23 সংখ্যক সাধাৰণ পৰিষদত 2021-2025 চনলৈকে 4 বছৰৰ বাবে 21 জনৰ বিশ্ব ঐতিহ্য সমিতিলৈ নিৰ্বাচিত হৈছিল। ভাৰতে ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত 42টা ক্ষেত্ৰ সন্নিৱিষ্ট কৰিছে।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। लेकिन अब ऐसा नहीं।
एफआईआर करना आसान नहीं।
आसान बन गया। पता नहीं जांच में कुछ हो भी रहा है या नहीं, अब पूरी जानकारी मिलेगी। क्या मोबाइल में जो पेपर है उसे सबूत मानेंगे? माना जाएगा दोस्त।
कल की बातें की बात पुरानी कानून लिखेंगे नए भारत की कहानी। दादी ये
ये सुधारवादी है, नहीं है वो दंड प्रधार। टेक्नोलॉजी का अधिक उपयोग मिलेगा देश में आए, पीड़ित को ये देते हैं कई नए अधिकार। अपराधों के लिए है इसमें कड़े प्रावधान, न्याय केंद्रित कानून लिखेंगे अब नए भारत की कहानी।
नए आपराधिक कानून 1 जुलाई 2024 से लागू, आजाद भारत अपने
হাইটিত যাত্ৰীবাহী এখন নাৱত জুই লাগি কমেও 40 জন অনুপ্ৰৱেশকাৰী নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয়। 80 জনতকৈ অধিক লোক কঢ়িওৱা নাওখনে যোৱা বুধবাৰে হাইটিৰ উত্তৰ উপকূলৰ পৰা 150 মাইল দূৰৰ টাক্স আৰু কাইকোছ দ্বীপপুঞ্জলৈ যাত্ৰা আৰম্ভ কৰিছিল। স্বাস্থ্যসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছৰ উপ মুখপাত্ৰ পাৰ্ভেল হকে কয় যে হাইটিৰ উপকূলৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰা 41 গৰাকী অনুপ্ৰৱেশকাৰীক বৰ্তমান আন্তঃৰাষ্ট্ৰীয় অনুপ্ৰৱেশকাৰী সংস্থাই ৰাষ্ট্ৰীয় কৰ্তৃপক্ষৰ সহযোগত চিকিৎসা সেৱা, খাদ্য, পানী আৰু মানসিক সহযোগিতা আগবঢ়াই আছে। তামিলনাডুৰ থুটুকুড়িত এলাৰ গেছ নিৰ্গত হোৱা ঘটনাত 21 জন শ্ৰমিক শ্বাসকষ্টকৰ অসুবিধাত ভুগিছে। তেওঁলোকক কাষৰীয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এটা সূত্ৰৰ জৰিয়তে অনুসৰি থুটুকুড়ি জিলাৰ সদৰ পাণ্ডিয়ামপুৰত এটা সাগৰীয় খাদ্য প্ৰস্তুতকৰণ কাৰখানাত শ্বৰ্ট চাৰ্কিটৰ ফলতে এলাৰ গেছ নিৰ্গত হয়। ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 18 জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাতৰ পৰৱৰ্তী খণ্ডৰ বাবে জনসাধাৰণৰ পৰা ভালে সংখ্যক পৰামৰ্শ লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ মন কী বাত অনুষ্ঠানৰ আসন্ন খণ্ডৰ বাবে যথেষ্ট পৰামৰ্শ লাভ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে সমাজৰ সংস্কাৰৰ লক্ষ্যৰে ভালে সংখ্যক যুৱক যুৱতীয়ে সমূহীয়া প্ৰচেষ্টাত আলোকপাত কৰা দেখা পাই তেওঁ সুখী হৈছে। শ্ৰীমোদীয়ে জনসাধাৰণক মাইগভ নমো এপ যোগে দিহা পৰামৰ্শ আগবঢ়াবলৈ আহান জনাইছে। তেওঁ লগতে 1800117800 নম্বৰত ফোন কৰি বাৰ্তা দলবদ্ধ কৰিবলৈও জনসাধাৰণৰ প্ৰতি আহান জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টনত চলি থকা বিশ্ব জুনিয়ৰ স্কোৱাছ প্ৰতিযোগিতাত দলীয় শাখাত কালি ভাৰতীয় ল'ৰাৰ দলটোৱে ব্ৰাজিলক 3-0 পৰাস্ত কৰি গ্ৰুপ এফৰ শীৰ্ষ 3টা দলত প্ৰৱেশ কৰিছে। প্ৰি কোৱাৰ্টাৰত ভাৰতীয় দলটো কানাডাৰ মুখামুখি হ'ব। ইপিনে ভাৰতীয় ছোৱালীৰ দলটোৱে ব্ৰাজিল আৰু অষ্ট্ৰেলিয়াক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰতীয় দলটোৱে গ্ৰুপ ডিৰ শেষৰখন লিষ্ট মেগত মেচত হংকঙৰ বিৰুদ্ধে খেলিব। মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত আজি থাইলেণ্ড মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন শ্ৰীলংকাৰ ৰংগিৰি ডাম্বুলা আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত আজি দিনৰ 2 বজাত আৰম্ভ হ'ব। আনহাতে আজি সন্ধিয়া 7 বজাত একেখন ষ্টেডিয়ামতে হ'বলগীয়া আন এখন খেলত শ্ৰীলংকা আৰু বাংলাদেশ মুখামুখি হ'ব। জয়বাৰ বিজয়ী ভাৰতে কালি সন্ধিয়া ডাম্বুলাত অনুষ্ঠিত এখন খেলত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰিছিল। পাকিস্তানে নিৰ্ধাৰণ কৰি দিয়া 109 ৰাণৰ লক্ষ্য ভাৰতীয় মহিলা দলটোৱে 7টা উইকেট বাকী থকা অৱস্থাতে অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। পেৰিছত 26 জুলাইত আৰম্ভ হ'বলগীয়া অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলগীয়া 117 গৰাকী ভাৰতীয় এথলীটৰ মাজত সশস্ত্ৰ বাহিনীৰ 24 গৰাকী জোৱানো আছে। এই 24 গৰাকী এথলীটৰ 22 জনী পুৰুষ আৰু 2 গৰাকী মহিলা। তেওঁলোকৰ মাজত তাৰকা জেভেলিন খেলুৱৈ সুবেদাৰ নীৰজ চোপ্ৰাও আছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে এইবাৰৰ অলিম্পিকত প্ৰথমবাৰৰ বাবে সামৰিক বাহিনীৰ 2 গৰাকী মহিলা জোৱানে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ আজি বিয়লি এদিনীয়া ভ্ৰমণসূচীৰে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত উপস্থিত হ'ব। সংসদৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে। হাৰিয়ানাত বিধি বলবৎকাৰী সঞ্চালকালয় PDAই সোনাপাটৰ পৰা কংগ্ৰেছ বিধায়ক সুৰেন্দৰ পানৱাৰক গ্ৰেপ্তাৰ কৰিছে। হাইটিত যাত্ৰীবাহী এখন নাৱত জুই লাগি কমেও 40 জন অনুপ্ৰৱেশকাৰী নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয়। আৰু মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি থাইলেণ্ড মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।